ஆகாஷ்பாணி. বাতৰিৰ সৈতে মই অনুজা লোপামুদ্ৰা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, কেন্দ্ৰীয় উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে নতুন অৱধাৰণা আৰু উদ্ভাৱন গ্ৰহণ কৰি সমাজ আৰু দেশৰ আৱশ্যকতা পূৰণত অগ্ৰাধিকাৰ দিবলৈ ষ্টাৰ্টআপ প্ৰতিষ্ঠানসমূহৰ প্ৰতি আহ্বান জনাইছে। বৰ্তমানলৈকে উৎপাদন আধাৰিত উদগনি আঁচনিসমূহৰ অধীনত 14টা গুৰুত্বপূৰ্ণ ক্ষেত্ৰৰ বাবে 764 আবেদনৰ অনুমোদন জনোৱা হৈছে বুলি বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। ন্যায়াধীশ বি আৰ গৱাইৰ নেতৃত্বত উচ্চতম ন্যায়ালয়ৰ এটা 5-জনীয়া প্ৰতিনিধি দল আজি পুৱা মণিপুৰৰ ৰাজধানী ইম্ফলত উপস্থিত হয়। ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন বিগত 10 বছৰত 105% বিকাশ হাৰেৰে দুগুণলৈ বৃদ্ধি পাইছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ 8ষ্টাদশ সংস্কৰণ কিছু সময় পূৰ্বে আকৰ্ষণীয় উদ্বোধনী অনুষ্ঠানেৰে আৰম্ভ হৈছে। কেন্দ্ৰীয় উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে নতুন অৱধাৰণা আৰু উদ্ভাৱন গ্ৰহণ কৰি সমাজ আৰু দেশৰ আৱশ্যকতা পূৰণত অগ্ৰাধিকাৰ দিবলৈ ষ্টাৰ্টআপ প্ৰতিষ্ঠানসমূহৰ প্ৰতি আহ্বান জনাইছে। আহমেদাবাদত আজি বেজলপুৰ ষ্টাৰ্টআপ মহোৎসৱৰ দ্বিতীয় সংস্কৰণ মুকলি কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে ভাৰতবৰ্ষক বিকশিত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ পৰিকল্পনাক বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত ষ্টাৰ্টআপ প্ৰতিষ্ঠানসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। তেওঁ লগতে দেশৰ ষ্টাৰ্টআপ প্ৰতিষ্ঠানসমূহলৈ সহায় সমৰ্থন আগবঢ়োৱাৰ উদ্দেশ্যে মোদী চৰকাৰে গ্ৰহণ কৰা ফাণ্ড অফ ফাণ্ডজৰ লেখীয়া উদ্যমসমূহৰ বিষয়ে আলোকপাত কৰে। বেজলপুৰ ষ্টাৰ্টআপ মহোৎসৱৰ প্ৰশংসা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এনেধৰণৰ কাৰ্যসূচীয়ে ৰাষ্ট্ৰৰ বাবে নিদৰ্শন দাঙি ধৰে আৰু দেশত ষ্টাৰ্টআপ অনুকূল ব্যৱস্থা সুদৃঢ় কৰাৰ বাবে বিভিন্ন প্ৰান্তত এনেধৰণৰ মহোৎসৱ আয়োজন কৰাৰ আৱশ্যকতা আছে। বৰ্তমানলৈকে উৎপাদন আধাৰিত উদগনি আঁচনিসমূহৰ অধীনত 14টা গুৰুত্বপূৰ্ণ ক্ষেত্ৰৰ বাবে 764 আবেদনৰ অনুমোদন জনোৱা হৈছে বুলি বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। উৎপাদন আধাৰিত উদগনি আঁচনিৰ হিতাধিকাৰীসকলৰ মাজত ঔষধ, চিকিৎসা আহিলাপাতি, ভেষজ, দূৰ সংযোগ, খাদ্য প্ৰসংস্কৰণ, বস্ত্ৰ, ঘৰুৱা কামত ব্যৱহৃত বৃহৎ বৈদ্যুতিক সৰঞ্জাম আৰু ড্ৰোন খণ্ডৰ অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ আছে। যোৱা বছৰ নৱেম্বৰ পৰ্যন্ত এই উদ্যোগসমূহত প্ৰায় 1,61,00,000 কোটি টকাৰ প্ৰকৃত বিনিয়োগ হৈছে। ইয়াৰ জৰিয়তে 2024-25 বিত্তীয় বৰ্ষলৈকে নিৰ্ধাৰিত 15,52,000 কোটি টকাৰ বিপৰীতে প্ৰায় 14,00,000 কোটি টকা মূল্যৰ সামগ্ৰীৰ উৎপাদন আৰু বিক্ৰী হৈছে। ইয়াৰ ফলত 11,50,000 প্ৰত্যক্ষ আৰু পৰোক্ষ কৰ্মসংস্থাপনৰ সৃষ্টি হৈছে। ন্যায়াধীশ বি আৰ গৱাই নেতৃত্বত উচ্চতম ন্যায়ালয়ৰ এটা 5-জনীয়া প্ৰতিনিধি দল আজি পুৱা মণিপুৰৰ ৰাজধানী ইম্ফলত উপস্থিত হয়। প্ৰতিনিধি দলটোৰ 3গৰাকী বিচাৰপতি ন্যায়াধীশ গৱাই, ন্যায়াধীশ বিক্ৰম নাথ আৰু ন্যায়াধীশ এম এম সুন্দ্ৰেছে চুৰা চান্দপুৰলৈ গৈ জিলাখনত আইন সেৱা শিবিৰ, স্বাস্থ্য শিবিৰ আৰু আইনী সাহায্য শিবিৰৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে। তেওঁলোকে লগতে ৰাজ্যখনৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত নিজৰ বাসগৃহ এৰি আহি শৰণাৰ্থী শিবিৰত আশ্ৰয় লৈ থকা লোকসকলৰ মাজত সাহায্য সামগ্ৰী বিতৰণ কৰে। উচ্চতম ন্যায়ালয়ৰ বিচাৰপতিসকলৰ দলটোৱে বিভিন্ন চৰকাৰী আঁচনিৰ বাবে উপযুক্ত হিতাধিকাৰীৰূপে বিবেচিত শৰণাৰ্থী শিবিৰৰ কিছুসংখ্যক লোকক আঁচনিভুক্ত কৰাৰ প্ৰক্ৰিয়াতো অংশগ্ৰহণ কৰে। অনুষ্ঠানৰ অন্তত ইম্ফললৈ উভতাৰ বাটত তেওঁলোকে বিষ্ণুপুৰ জিলাৰ কেইবাটাও শৰণাৰ্থী শিবিৰ পৰিদৰ্শন কৰে। দলটোৱে কাইলৈ ইম্ফলৰ মণিপুৰ উচ্চ ন্যায়ালয়ত হ'বলগীয়া এটা বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছে নাগপুৰত সংঘটিত হিংসাত্মক ঘটনাৰ সময়ত ক্ষতি হোৱা সম্পত্তিৰ মূল্য সংঘৰ্ষত লিপ্ত লোকৰ পৰা আদায় কৰা হ'ব বুলি ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে ধন আদায় নিদিয়া লোকসকলৰ সম্পত্তি জব্দ কৰি বিক্ৰী কৰা হ'ব বুলি সকীয়াই দিছে। মুখ্যমন্ত্ৰী ফাড়নবিছে নাগপুৰৰ হিংসা সন্দৰ্ভত জ্যেষ্ঠ আৰক্ষী বিষয়াসকলৰ সৈতে অনুষ্ঠিত পৰ্যালোচনা বৈঠকৰ অন্তত আজি নাগপুৰত এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে। ক্ষতিপূৰণ 3-4 দিনৰ ভিতৰতে আদায় দিয়া হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে নাগপুৰৰ কেতবোৰ বলবৎ হৈ থকা সান্ধ্য আইন শিথিল কৰাৰ বাবে চেষ্টা চলাই আছে। ধৰ্মীয় প্ৰতীক জ্বলোৱা বুলি উঠা অভিযোগক লৈ সোমবাৰে নিশা নাগপুৰত সূত্ৰপাত হোৱা এই হিংসাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ঘটনাৰ সৈতে জড়িত 104 লোকক চিনাক্ত কৰা হৈছে আৰু ইয়াৰে ভিতৰত 92 প্ৰাপ্তবয়স্ক আৰু 12 নাবালিক আছে। এই লোকসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে বুলি উল্লেখ কৰি শ্ৰীফাড়নবিছে কয় যে অভিযুক্তসকলক চিনাক্তকৰণৰ প্ৰক্ৰিয়া অব্যাহত আছে। গুড়ি পড়েৱাৰ দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰস্তাৱিত নাগপুৰ ভ্ৰমণ পৰিপ্ৰেক্ষিতত শ্ৰীফাড়নবিছে প্ৰধানমন্ত্ৰীৰ ভ্ৰমণত কোনো বাধা নাহে বুলি স্পষ্ট কৰি দিয়ে। ইপিনে নাগপুৰৰ হিংসাত্মক ঘটনাত আহত 40 ইৰফান আৰ্চাৰী নামৰ লোকজনৰ আজি চিকিৎসাৰ সময়তে দেহাৱসান ঘটে। ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান ইছৰোৰ অধ্যক্ষ ডঃ ভি নাৰায়ণনে কৈছে যে প্ৰতিষ্ঠানটোৱে এগৰাকী ভাৰতীয়ক চন্দ্ৰলৈ প্ৰেৰণ কৰি সুকলমে পৃথিৱীলৈ উভতাই অনাৰ এটা বিশেষ অভিযানৰ প্ৰস্তুতি চলাই আছে। তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই অভিযানৰ প্ৰস্তুতি চলোৱাৰ বাবে ইতিমধ্যে নীতি নিৰ্দেশনা প্ৰদান কৰিছে আৰু ইছৰোই 2040 চনৰ ভিতৰত এই কাৰ্য সম্পন্ন কৰিব। তেওঁ লগতে 2035 চনৰ ভিতৰত দেশ নিজাববীয়া মহাকাশ কেন্দ্ৰৰ অধিকাৰী হ'ব বুলিও প্ৰকাশ কৰে। কালি জলন্ধৰৰ এখন ব্যক্তিগত বিশ্ববিদ্যালয়ৰ অষ্টম ছাত্ৰ সংসদত অংশগ্ৰহণ কৰি ডঃ নাৰায়ণনে সুদীৰ্ঘ 9 মাহ মহাকাশত কটাই কিছুদিন পূৰ্বে সুকলমে পৃথিৱীলৈ ঘূৰি অহা নাছা মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বুশ উইলমৰৰ প্ৰসংগতো নিজৰ মনোভাৱ ব্যক্ত কৰে। তেনেধৰণৰ প্ৰত্যাহ্বানপূৰ্ণ আৰু সফল অভিযানসমূহৰ পৰা আমি আমাৰ দেশৰ অভিযানসমূহৰ বাবে শিক্ষা গ্ৰহণ কৰিব পাৰোঁ বুলিও তেওঁ লগতে মন্তব্য কৰে। ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন বিগত 10 বছৰত 105% বিকাশ হাৰেৰে দুগুণলৈ বৃদ্ধি পাইছে। 2015 চনত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন 2,10,000 কোটি ডলাৰ আছিল আৰু 2025 চনত এই পৰিমাণ 4,30,000 ডলাৰলৈ বৃদ্ধি পাইছে। আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি IMF-ৰ তথ্যত এই কথা প্ৰকাশ পাইছে। IMF-এ প্ৰকাশ কৰা মতে মুঠ ঘৰুৱা উৎপাদন দিশৰ পৰা ভাৰত আমেৰিকা যুক্তৰাষ্ট্ৰ চীন জাৰ্মানী আৰু জাপানৰ পাছত বিশ্বৰ 5ম সৰ্ববৃহৎ ৰাষ্ট্ৰৰূপে পৰিগণিত হৈছে। ভাৰতে শীঘ্ৰেই জাপানক চেৰ পেলাব বুলি সংস্থাটোৱে উল্লেখ কৰিছে। সামগ্ৰী আৰু সেৱা কৰ চোৰাংচোৱা সঞ্চালকালয়ে অবৈধ অথবা অনলাইন গেমিঙৰ নীতি নিয়ম পালন নকৰা 357টা ৱেবছাইট বন্ধ কৰিছে। সঞ্চালকালয়ে বিদেশৰ পৰা পৰিচালিত অনলাইন গেমিং প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে ব্যৱস্থা তীব্ৰতৰ কৰি তুলিছে। অনলাইন মানি গেমিং উদ্যোগৰ সৈতে ঘৰুৱা আৰু বিদেশী কোম্পানী জড়িত হৈ আছে। সামগ্ৰী আৰু সেৱা কৰ চোৰাংচোৱা সঞ্চালকালয়ে বাজি ধৰা আৰু জোৱাৰ সৈতে জড়িত প্ৰায় 700 বিদেশী কোম্পানীৰ ওপৰত নজৰ ৰাখি আছে। বিত্ত মন্ত্ৰালয়ে এটা বিবৃতিযোগে কৈছে যে এই কোম্পানীকেইটা GST সম্পৰ্কীয় পঞ্জী কৰ আদায় আৰু কৰ বিষয়ক নিয়ম পালন কৰাত ব্যৰ্থ হৈছে। সামগ্ৰী আৰু সেৱাকৰ চোৰাংচোৱা সঞ্চালকালয়ে শেহতীয়াকৈ অভিযান চলাই গেমিঙত অংশগ্ৰহণ কৰাসকলৰ পৰা ধন লোৱাৰ বাবে ব্যৱহাৰ কৰা বেংক একাউণ্টসমূহ বন্ধ কৰি দিছে। প্ৰাপ্ত তথ্য অনুসৰি প্ৰায় 2,000 বেংক একাউণ্ট বন্ধ কৰি দিয়া হৈছে আৰু 4 কোটি টকা জব্দ কৰা হৈছে। অন্য ব্যৱস্থাৰ অংশ হিচাপে UPI-ৰ সৈতে জড়িত 392টা বেংক একাউণ্ট অকামিলা কৰি ৰখা হৈছে। ইয়াৰে একাংশ একাউণ্ট বিদেশী কোম্পানীৰ সৈতে জড়িত। এই একাউণ্টসমূহৰ পৰা অস্থায়ীভাৱে 122.5 কোটি টকা জব্দ কৰা হৈছে। সামগ্ৰী আৰু সেৱা কৰ চোৰাংচোৱা সঞ্চালকালয়ে বৰ্তমানলৈকে গেমিং মঞ্চৰ সৈতে জড়িত 166 মিউল অৰ্থাৎ অবৈধ পুঁজি বৈধকৰণৰ বাবে ব্যৱহৃত একাউণ্ট বন্ধ কৰিছে। এই আটাইকেইটা একাউণ্ট বিদেশৰ। এই ঘটনা সংক্ৰান্তত 3জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু তদন্ত অব্যাহত আছে। চৰকাৰে জনসাধাৰণক সতৰ্ক হৈ থাকিবলৈ আৰু বিদেশী অনলাইন গেমিং পৰ্টেলৰ সৈতে কোনো প্ৰকাৰে জড়িত নহবলৈ পৰামৰ্শ আগবঢ়াইছে। দক্ষিণ পশ্চিম নাইজাৰৰ এটা মছজিদত সংঘটিত আক্ৰমণত কমেও 44জন অসামৰিক লোকে প্ৰাণ হেৰুৱায় আৰু অন্য 13জন আহত হৈছে। দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে ফম্বিতা গাঁৱত শুকুৰবৰীয়া নামাজৰ সময়ত হোৱা আক্ৰমণত এই লোককেইজন নিহত হয়। মন্ত্ৰালয়ে IS-ৰ সৈতে জড়িত এটা সন্ত্ৰাসবাদী সংগঠনক এই আক্ৰমণৰ বাবে জগৰীয়া কৰিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ 8ম সংস্কৰণ আজি কলকাতাৰ ইডেন গাৰ্ডেন ষ্টেডিয়ামত আকৰ্ষণীয় উদ্বোধনী অনুষ্ঠানেৰে আৰম্ভ হয়। বলিউডৰ অভিনেত্ৰী দিশা পাটানী, বিশিষ্ট গায়িকা শ্ৰেয়া ঘোষাল আৰু পঞ্জাবী গায়ক কৰণ ওজলাই নিজৰ অনুষ্ঠানেৰে দৰ্শকসকলক আপ্লুত কৰে। কিছু সময়ৰ পাছত ইডেন গাৰ্ডেনছত হ'বলগীয়া এইবাৰৰ প্ৰথমখন খেলত যোৱাবাৰৰ বিজয়ী কলকাতা নাইট ৰাইডাৰ্ছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এইবাৰৰ প্ৰতিযোগিতাত 10টা দলৰ মাজত 74খন খেল খেলোৱা হ'ব। প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন 25 মে'ত অনুষ্ঠিত হ'ব। ভাৰতৰ ত্ৰিশা জেডলী আৰু গায়ত্ৰী গোপীচান্দ ছুইজাৰলেণ্ডৰ বাছেলত অনুষ্ঠিত ছুইছ অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ডাবলছৰ ছেমি ফাইনেলত চীনৰ চেং শ্বু লিউ আৰু টেন নিঙৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। আমালৈ বাতৰি অহাৰ পৰলৈকে ভাৰতীয় যুটীটোৱে 21-15 পইণ্টত প্ৰথমটো গেম হস্তগত কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। কেন্দ্ৰীয় উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে নতুন অৱধাৰণা আৰু উদ্ভাৱন গ্ৰহণ কৰি সমাজ আৰু দেশৰ আৱশ্যকতা পূৰণত অগ্ৰাধিকাৰ দিবলৈ ষ্টাৰ্টআপ প্ৰতিষ্ঠানসমূহৰ প্ৰতি আহ্বান জনাইছে। বৰ্তমানলৈকে উৎপাদন আধাৰিত উদগনি আঁচনিসমূহৰ অধীনত 14টা গুৰুত্বপূৰ্ণ ক্ষেত্ৰৰ বাবে 764খন আবেদনৰ অনুমোদন জনোৱা হৈছে বুলি বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। ন্যায়াধীশ DR গৱাইৰ নেতৃত্বত উচ্চতম ন্যায়ালয়ৰ এটা 5জনীয়া প্ৰতিনিধি দল আজি পুৱা মণিপুৰৰ ৰাজধানী ইম্ফলত উপস্থিত হয়। ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন বিগত 10 বছৰত 105% বিকাশ হাৰেৰে দুগুণলৈ বৃদ্ধি পাইছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ 8ম সংস্কৰণ কিছু সময় পূৰ্বে আকৰ্ষণীয় উদ্বোধনী অনুষ্ঠানেৰে আৰম্ভ হৈছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত।